চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
বন্ধু সবার কামনা। ঈশ্বর আমার সৃষ্টি কর্তা, ঈশ্বর আমার বিচার কর্তা, তেওঁরে নাম লোয়া ভাই কি ভাবিছা বন্ধু সবার কাম নাই, কি ভাবিছা বন্ধু সবার কাম নাই, কি ভাবিছা বন্ধু সবার কাম নাই।
পৰিত্ৰাতা প্ৰভু যীশুৰ নামত আন্তৰিক নমস্কাৰ জনাই এয়া আজিৰ ভক্তিবচন অনুষ্ঠানৰ যোগেদি বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ লৈছো। প্ৰিয় শ্ৰোতা, আপোনালোকে নিশ্চয় আপোনালোকৰ ৰেডিঅ'ৰ ওচৰত বহি আজিৰ আমাৰ ধাৰাবাহিক বাইবেল আলোচনা শুনিছে। আপোনালোকে এই বাইবেল আলোচনা শুনিবলৈ পবিত্ৰ খ্ৰীষ্টীয় শাস্ত্ৰ বাইবেল আৰু কাগজ কলম লৈ বহিলে ভাল হয়, তেতিয়া বুজিবলৈ সুবিধা হ'ব আৰু নুবুজা কথা কিছুমান লগে লগে টুকি থ'ব পাৰিব। নুবুজা বিষয়বোৰ অথবা সন্দেহ থকা বিষয়বোৰ আমাৰ পৰা পাছত বুজিব পাৰিব, আমি সেইবোৰ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। প্ৰিয় শ্ৰোতা, আমি বিচাৰোঁ যেন আপোনালোকে আমাৰ সৈতে যোগাযোগ ৰাখে, কাৰণ তেতিয়াহে আমি উৎসাহ পাওঁ আৰু আমাৰ প্ৰচাৰো সফল হৈছে বুলি ভাবোঁ। আহক প্ৰিয় শ্ৰোতা, আজি আমি পুৰণি নিয়মৰ দ্বিতীয় বংশাৱলীৰ 17 আৰু 18 নম্বৰ অধ্যায় দুটা একেলগে আলোচনা কৰোঁ। হওক, আজিৰ অধ্যয়নত আমি বিশেষকৈ দেখিবলৈ পাম কেনেদৰে ঈশ্বৰৰ সাহায্যত যিহোশাফত ৰজাই তেওঁৰ নিজ ৰাজ্যৰ উন্নতি সাধন কৰিবলৈ সক্ষম হৈছিল। আহক প্ৰথমতে আমি ঈশ্বৰৰ চৰণত মূৰ দুৱাওঁ, হওক প্ৰাৰ্থনাৰে তেওঁৰ সহায় আৰু আশীৰ্বাদ বিচাৰোঁ। পৰিত্ৰাতা প্ৰভু যীশু, আপোনাক আমি এই ৰাতিপুৱাতে ধন্যবাদ জনাইছোঁ আমাক এনে সুন্দৰ সময় আৰু সুযোগ দিয়াৰ কাৰণে। আপুনি আমাক তথা শ্ৰোতা সকলো ভাই ভনীকে নিৰাপদে ৰাখি আজিৰ বাইবেল অধ্যয়ন শুনাৰ সুযোগ দিয়াৰ কাৰণেও আপোনাক ধন্যবাদ দিওঁ। এতিয়া প্ৰভু, আমাৰ বিশেষ প্ৰাৰ্থনা এই যেন আজিৰ পাঠৰ জৰিয়তে আমি প্ৰত্যেকেই আশীৰ্বাদ পাওঁ। প্ৰাৰ্থনা কৰোঁ আমাৰ নতুন ভাই ভনীসকলৰ কাৰণে, আপুনি তেওঁলোকক আপোনাৰ বাক্য বুজিবলৈ জ্ঞান দিয়ক। আমি আজি যি শিক্ষা পাওঁ সেইমতে যেন চলিব পাৰোঁ, এনে অনুগ্ৰহ আৰু সুমতি আমাক দান কৰক। শেষতে প্ৰাৰ্থনা জনাওঁ প্ৰভু, আজিৰ পাঠৰ আৰম্ভণিৰ পৰা শেষলৈকে আপোনাৰ আত্মাৰ পৰিচালনাৰে আমাক চলাওক। এনে প্ৰাৰ্থনা কৰিছোঁ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন। প্ৰিয় শ্ৰোতা, আমি ইয়াৰ আগৰখন অনুষ্ঠানতেই পাই আহিছো যে যীহোশাফতৰ পিতৃ আছাৰ দিনতো যিহুদিয়াত এটা জাগৰণ হৈছিল। যিহুদিয়া হ'ল ইছৰাইলৰ দক্ষিণ খণ্ডৰ ৰাজ্য। যীহোশাফতে সৰু যিহুদিয়া ৰাজ্যখন ইছৰাইলৰ বিৰুদ্ধে শক্তিশালী কৰিব পাৰিছিল, কাৰণ তেওঁৰ লগত সদায় ঈশ্বৰৰ সহায় আছিল। এনেদৰে ঈশ্বৰৰ দৃষ্টিত গ্ৰহণযোগ্য বা বিশ্বাসী ৰজাসকলক ঈশ্বৰে সদায় সহায় কৰি অহাটো আমি দেখিবলৈ পাওঁ। এতিয়া আমি 17 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ পঢ়ি দিছোঁ। দ্বিতীয় বংশাৱলী 17 নম্বৰ অধ্যায়ৰ 1 আৰু 2 পদ। পাছে তেওঁৰ পুত্ৰ যীহোশাফতে তেওঁৰ পদত ৰজা হৈ ইছৰাইলৰ বিৰুদ্ধে নিজকে বলৱান কৰিলে। তেওঁ গড়েৰে আবৃত যিহুদাৰ আটাইবোৰ নগৰত ফৌজ ৰাখিলে আৰু যিহুদা দেশত ও তেওঁৰ পিতৃ আছাই হাত কৰি লোৱা ইফ্ৰইমৰ নগৰবোৰত সৈন্য দল ৰাখিলে। আগতে আমি দেখিবলৈ পাইছিলোঁ যে যিহুদা আৰু ইছৰাইল ৰাজ্যৰ মাজত যুদ্ধ হৈছিল। সেই কথা উপলব্ধি কৰিয়েই যীহোশাফতে ইছৰাইলৰ বিৰুদ্ধে যিহুদাক শক্তিশালী কৰিবলৈ ধৰিছিল। 3 নম্বৰ পদৰ পৰা 5 নম্বৰ পদ, আৰু যিহুৱা যীহোশাফতৰ লগত আছিল কাৰণ তেওঁ নিজ ওপৰ পিতৃ দায়ুদৰ প্ৰথম কালৰ পথত চলি বাল দেৱতাবোৰক নিবিচাৰিলে, কিন্তু তেওঁৰ পৈতৃক ঈশ্বৰক বিচাৰিলে আৰু ইছৰাইলৰ কাৰ্যৰ দৰে নকৰি তেওঁৰ সকলো আজ্ঞা অনুসাৰে চলিল। এই হেতুকে যীহুৱাই তেওঁৰ হাতত ৰাজ্য দৃঢ় কৰিলে আৰু গোটেই যীহুদাই যীহোশাফতলৈ উপহাৰ আনিলে আৰু তেওঁৰ ধন ও মান মৰ্যাদা অতি অধিক হ'ল। তেওঁ প্ৰথম কালৰ পথত চলিছিল। তেওঁৰ পিতৃ আশাৰ দৰে নহয়। তেওঁৰ পিতৃ আশাই বৃদ্ধকালতহে ঈশ্বৰক বিচাৰিছিল, কিন্তু যিহুচাফতে যৌৱন কালতেই ঈশ্বৰৰ আজ্ঞামতে চলিছিল, আৰু তাৰ ফলস্বৰূপে ঈশ্বৰে তেওঁৰ শক্তি, মান মৰ্যাদা সকলো বৃদ্ধি কৰিছিল। মানুহে তেওঁলৈ বহু উপহাৰ আনিছিল, এয়াও ঈশ্বৰৰ কৃপাতেই সম্ভৱ হৈছিল। ছয় নম্বৰ পদত আমি দেখিবলৈ পাওঁ যে ঈশ্বৰৰ প্ৰতি তেওঁৰ বিশ্বাস বাঢ়ি যায় আৰু তেওঁ যিহুদাত থকা আছেৰাৰ সকলো মূৰ্তি গুচাই পেলায়। সাত নম্বৰ পদৰ পৰা ন নম্বৰ পদ, পাছত তেওঁৰ নিজৰ ৰাজত্বৰ তৃতীয় বছৰত বিনহৈল, উবদিয়া, জখৰীয়া, নথনেল আৰু মিখায়া এইকেইজন প্ৰধান লোকক যিহুদাৰ আটাইবোৰ নগৰৰ শিক্ষা দিবৰ নিমিত্তে পঠাই দিলে, আৰু তেওঁবিলাকে সৈতে সমৈয়া, নথনিয়া, জবদিয়া, অচাহেল, চমিৰামুত, হিনুনাথন, অদুনিয়া, টুবিয়া আৰু টুব অদুনিয়া এইবিলাক লেবিয়া মানুহক আৰু তেওঁবিলাকৰ লগত ইলিচামা আৰু জিহুৰাম পুৰোহিতক পঠালে। তাতে তেওঁবিলাকে জিহুৱাৰ ব্যৱস্থা পুস্তকখন লগত লৈ যিহুদাত শিক্ষা দিবলৈ ধৰিলে, আৰু তেওঁবিলাকে যিহুদাৰ সকলো নগৰতে ফুৰি লোকবিলাকৰ মাজত শিক্ষা দিলে। প্ৰিয় শ্ৰোতা, লক্ষ্য কৰিছেনে যিহুচাফতে কি কৰিছিল? কিছুমান বাইবেল পণ্ডিতে ভাবে যে যিহুচাফতে যিহুদিয়াত বাইবেল ক্লাছ আৰম্ভ কৰিছিল। তেওঁ ৰাজ্যৰ সকলোবোৰ লেবিয়াক ঈশ্বৰৰ বাক্য বুজাবলৈ মানুহৰ মাজলৈ পঠাইছিল। সেই সময়ত যান বাহনৰ সুবিধা নাছিল বাবেই তেওঁলোকে খোজকাঢ়ি গৈছিল। আনহাতে ৰেডিঅ'ৰ ব্যৱস্থা নথকা বাবে ব্যক্তিগতভাৱে যাব লগা হৈছিল। এনেদৰে হেজাৰৰো অধিক লেবিয়া পুৰোহিতক পঠোৱা হৈছিল। প্ৰিয় শ্ৰোতা, মানুহৰ অন্তৰত জাগৰণ সৃষ্টি কৰিবলৈ হলে এনেদৰে ঈশ্বৰৰ বাক্য লৈ মানুহৰ মাজত সোমাই যাব লাগিব। এনেদৰে প্ৰত্যেকজন ব্যক্তি, পৰিয়াল আৰু সমাজে ঈশ্বৰৰ বাক্য পোৱাত যিহুদা ৰাজ্য জাগৃত হৈ উঠিছিল। তেনেদৰেই প্ৰিয় শ্ৰোতা, আমাৰ প্ৰত্যেকজন বিশ্বাসকাৰী পৰিয়াল আৰু মণ্ডলীয়ে ঈশ্বৰৰ বাক্য নোপোৱালৈকে জাগৰণ নাহে। মণ্ডলীৰ ভিতৰতেই হওক বা বাহিৰতেই হওক, ঈশ্বৰৰ বাক্য নোপোৱাকৈ জাগৰণ হোৱা অসম্ভৱ। আৰু সেইকাৰণে আমি ঈশ্বৰৰ বাক্য লৈ প্ৰত্যেকটো পৰিয়ালতে, প্ৰতিখন ঘৰে ঘৰে সোমাই পৰিব লাগিব। দহৰ পৰা বাৰ নম্বৰ পদ, তেতিয়া যিহুদাৰ চাৰিওফালে থকা দেশৰ সকলো ৰাজ্যত যিহুৱাৰ পৰা এনে ভয় উপস্থিত হ'ল যে তেওঁলোকে যিহুচাফতৰ লগত যুদ্ধ নকৰিলে, আৰু পলেষ্টিয়াবিলাকৰো কেতবিলাক লোকে যিহুচাফতলৈ উপহাৰ আৰু কৰৰ ৰূপ আনিলে, আৰু আৰবীয় লোকেও তেওঁলৈ পশুৰ জাক অৰ্থাৎ 700 মতা মেৰ আৰু 7,700 মতা ছাগ আনিলে। এইদৰে যিহুচাফত বৰকৈ বৃদ্ধি পালে আৰু যিহুদাত অনেক দুৰ্গ আৰু ভঁৰাল নগৰ সাজিলে। চাওকচোন প্ৰিয় শ্ৰোতা, উপহাৰ সামগ্ৰীবোৰ জমা কৰি ৰাখিবলৈ যিহুচাফত ৰজাই ভঁৰাল ঘৰ সাজিবলগীয়া হৈছিল। তেওঁ কেনেদৰে ঈশ্বৰৰ আশীৰ্বাদ পাইছিল আমি বুজিব পাৰোঁ ইয়াৰ পৰাই। উন্নতি বা পুনৰ জাগৰণ যেতিয়া হয় তেতিয়া চাৰিওফালৰ পৰাই হয়। ওচৰ চুবুৰীয়া ৰাজ্যবোৰেও যিহুচাফতৰ উন্নতি মানি লৈছিল। পূৰ্বপুৰুষৰে পৰা যিবিলাক শত্ৰু আছিল সেই পলেষ্টিয়াবিলাকেও তেওঁলৈ উপহাৰ আনি শান্তি বিচাৰিছিল। বহুত দূৰৰ আৰবীয়াসকলেও জীৱ জন্তু পঠাই তেওঁৰ খ্যাতি মানি লৈছিল। এইখিনিতেই আৰু দেখা যায় যে যিহুচাফতৰ বিৰুদ্ধে কোনো যুদ্ধ হোৱা নাছিল। মানুহৰ যেতিয়া আত্মিক জাগৰণ হয় তেতিয়া যুদ্ধ বিগ্ৰহো নোহোৱা হয়। যিকোনো দেশেই ঈশ্বৰত আশ্ৰয় লৈছে সেই দেশত নিশ্চয় শান্তি হৈছে। আমি যেতিয়া দেখা পাওঁ যে কোনো দেশে সদায় যুদ্ধ বিগ্ৰহ কৰি আছে, তেন্তে বুজিব লাগিব যে সেই দেশ ঈশ্বৰৰ দৃষ্টিৰ পৰা আঁতৰি গৈছে। তেৰ নম্বৰ পদ, আৰু যিহুদাৰ নগৰবোৰৰ মাজত তেওঁ কৰা অনেক কাৰ্য আছিল, আৰু জিৰচালেমত তেওঁৰ পৰাক্ৰমী যোদ্ধাৰু বীৰ পুৰুষ আছিল। যিহুচাফতৰ এনে শান্তিৰ সময়তো তেওঁ বহুত সৈন্য মজুত কৰি ৰাখিছিল নিৰাপত্তাৰ কাৰণে। চৈধ্য নম্বৰ পদৰ পৰা ওঠৰ নম্বৰ পদলৈকে আমি দেখা পাওঁ তেওঁৰ সৈন্যৰ বৃহৎ সংখ্যা। এনে বৃহৎ সৈন্যৰে তেওঁ মহান ৰজা আছিল। ঈশ্বৰে তেওঁ শান্তি আৰু সমৃদ্ধি দিছিল, আৰু তেওঁ শত্ৰুৰ আক্ৰমণৰ পৰা হাত সাৰি থাকিবলৈ সদায় সাজু হৈ আছিল। ঊনৈশ নম্বৰ পদ, এওঁবিলাকে ৰজাৰ পৰিচৰ্যা কৰে। এওঁবিলাকৰ বাহিৰেও ৰজাই যিহুদাৰ সকলোফালে গড়েৰে আবৃত নগৰবোৰত সেনাপতিবিলাকক ৰাখিলে। এনেদৰেই তেওঁ অৰ্থাৎ যিহুচফত আছিল এগৰাকী বিখ্যাত ৰজা, শক্তিশালী ৰজা। প্ৰিয় শ্ৰোতা, ইয়াৰ পৰৱৰ্তী ঘটনাবোৰ দেখিলে আমি বিশ্বাস কৰিবলৈ টান পাম। তেওঁ আহব ৰজাৰ লগতো মিত্ৰতা স্থাপন কৰে। তাকেই আমি ওঠৰ নম্বৰ অধ্যায়ৰ পৰা চাওঁ হওক। ওঠৰ নম্বৰ অধ্যায়ৰ প্ৰথম পদ দুটা পঢ়িছো। যিহুচফতৰ অধিক ধন আৰু মান মৰ্যাদা হ'ল আৰু তেওঁ আহবৰ লগত মিতিৰ পাতিলে। কেইবছৰমানৰ পাছত তেওঁ চমৰীয়ালৈ আহবৰ ওচৰলৈ নামি গলত আহবে তেওঁৰ আৰু তেওঁৰ লগৰ মানুহবিলাকৰ নিমিত্তে অনেক মেৰ, ছাগ আৰু গৰু মাৰিলে আৰু তেওঁৰ লগত ৰামোত গিলিয়দলৈ যাবলৈ তেওঁৰ প্ৰবৃত্তি জন্মালে। ই এটা অবিশ্বাস্যবিধৰ ঘটনা আছিল। এনেকুৱা সহযোগৰ কথা শাস্ত্ৰৰ আন ক'তো উল্লেখ নাই। একে সময়তে দিন আৰু ৰাতিৰ অভিজ্ঞতা পোৱাৰ নিচিনা ঘটনা আছিল এয়া, অথবা একে সময়তে আন্ধাৰ আৰু পোহৰ দেখাৰ নিচিনা ঘটনা আছিল। আধ্যাত্মিক ক্ষেত্ৰত তেওঁলোক দুয়োৰো মাজত কোনো মিল নাছিল। যিহুচফত আছিল এজন ঈশ্বৰ প্ৰিয় ৰজা, ঈশ্বৰ ভক্ত ৰজা, আনহাতে আহব আছিল এগৰাকী ঈশ্বৰক পৰিত্যাগ কৰা, আন দেৱতাৰ সেৱা পূজা কৰা লোক। এজনে ঈশ্বৰক ভাল পায় আৰু আনজনে ঈশ্বৰক বেয়া পায়। তেওঁলোকে কিয় এনেদৰে মিত্ৰতা পাতিছিল তাকে আমি চাওঁ হওক। ইয়াত অনুসন্ধান কৰিলে আমি দেখা পাওঁ যে জাগতিক নিৰাপত্তা তথা উন্নতিৰ বাবে তিনিটা বিষয়ত তেওঁলোকে সন্ধি কৰিছিল। ইয়াত আত্মিক জীৱনৰ কোনো কথা নাছিল। প্ৰথমতে আমি দেখা পাওঁ যে যিহুচফতৰ পুত্ৰ যিহুৰামে আহাবৰ জীয়েক অথলিয়াক বিয়া কৰাইছিল। অথলিয়া তাইৰ পিতৃৰ দৰেই অতি সাংঘাতিকভাৱে ঈশ্বৰ বিৰোধী আছিল। দুয়োটা পৰিয়ালৰ এনে বৈবাহিক সম্পৰ্কৰ যোগেদি যিহুচফতে যিহুদা আৰু ইছৰাইলৰ মাজত মিত্ৰতা স্থাপন কৰিব বিচাৰিছিল। কিন্তু তেওঁলোকৰ এনে কৰ্ম ঈশ্বৰৰ দৃষ্টিত অশুদ্ধ আছিল। এনেকুৱা বৈবাহিক সম্পৰ্ক ঈশ্বৰে বেয়া পায়। আমি কোনেও এনে সম্বন্ধ গঢ়া উচিত নহয়। বিশ্বাসকাৰী এজনে কেতিয়াও বিশ্বাস নকৰা এজনৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ব নালাগে। অথলিয়া নামৰ এইজনী তিৰোতাই যিহুৰামক বৰকৈ অশান্তি দিছিল। এনে বৈবাহিক সম্পৰ্কত সকলো ক্ষেত্ৰতে এনে হোৱাটোৱেই স্বাভাৱিক। দ্বিতীয়তে আমি দেখা পাওঁ যে শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে মিত্ৰতা স্থাপন কৰিছিল। যিহুচফতে তাৰ্ছ নগৰৰ বিৰুদ্ধে আহাবৰ পুত্ৰ আহাজিয়াৰ সৈতে নিজৰ সৈন্য সামন্ত পঠাইছিল। তাৰ্ছ নগৰলৈ তেওঁলোকে জাহাজ পঠাইছিল ধন সোণ আনিবলৈ। এয়া তেওঁলোকৰ অৰ্থনৈতিক মিত্ৰতা আছিল। ঈশ্বৰে এনে মিত্ৰতাত আশীৰ্বাদ নকৰে। সেয়ে যিহুচফতৰ জাহাজ তাৰ্ছলৈ যোৱা বাটত ধ্বংস হৈছিল। তেওঁলোকৰ একো লাভ হোৱা নাছিল। তিনি আৰু চাৰি নম্বৰ পদ, ইছৰাইলৰ আহাব ৰজাই যিহুদাৰ যিহুচফত ৰজাক ক'লে, আপুনি ৰামোত গিলিয়দলৈ মোৰ লগত যাবনে? তাতে তেওঁ ক'লে, আপুনি যেনে ময়ো তেনে, মোৰ প্ৰজা যেনে আপোনাৰ প্ৰজাও তেনে, সেই যুদ্ধত আমি আপোনাৰ সহায় হ'ম। পাছে যিহুচফতে ইছৰাইলৰ ৰজাৰ আগত আৰু ক'লে, মই বিনয় কৰোঁ, যিহুৱাৰ বাক্য কি তাক আজি সোধক। বৈবাহিক সম্পৰ্কৰ যোগেদি যিহুচফত এতিয়া আহাবৰ পৰিয়ালৰ লোক আৰু সেয়ে তেওঁ আহাবক ক'ব পাৰিছে, আপুনি যেনে ময়ো তেনে। চাওক প্ৰিয় শ্ৰোতা, ঈশ্বৰে যিহুচফতক শান্তি দান কৰিছিল, কিন্তু আহাবে তেওঁক যুদ্ধলৈ যাবলৈ আহ্বান কৰিছিল। আহাবৰ প্ৰস্তাৱত যিহুচফত মান্তি হলেও ভিতৰি ভিতৰি আমনি পাইছিল। সেয়ে এনে যুদ্ধত ঈশ্বৰৰ ইচ্ছা কি তাক জানিবলৈ আহাবক অনুৰোধ কৰিছিল। যিহুচফতৰ প্ৰস্তাৱত আহাব মান্তি হৈ তেওঁৰ সকলো ভাৱবাদীক মাতি আনিছিল। পাছৰ পৰা সাত নম্বৰ পদ পঢ়িছো, তাতে ইছৰাইলৰ ৰজাই ভাৱবাদীবিলাকক অৰ্থাৎ 400 লোকক গোটাই তেওঁবিলাকক সুধিলে, আমি ৰামোত গিলিয়দলৈ যুদ্ধ কৰিবলৈ যামনে, নাইবা মই ক্ষান্ত হ'ম। তাতে তেওঁবিলাকে ক'লে, যাওক, কিয়নো ঈশ্বৰে মহাৰাজৰ হাতত তাক সমৰ্পণ কৰিব। পাছে যীহু চাপতে ক'লে, আমি আৰু সুধিব পাৰোঁ, যীহুৱাৰ এনে কোনো ভাৱবাদী আৰু ইয়াত আছেনে? তাতে ইছৰাইলৰ ৰজাই যীহু চাপতক ক'লে, আমি যাৰ দ্বাৰাই যীহুৱাক সুধিব পাৰোঁ এনে এজন আৰু আছে, কিন্তু মই তাক ঘীন কৰোঁ, কিয়নো সি মোৰ বিষয়ে কেতিয়াও মংগলৰ ভাৱবাণী প্ৰচাৰ নকৰে, সদায় কেৱল অমংগলহে প্ৰচাৰ কৰে। সি জিমলাৰ পুতেক মিখায়া। তাতে যীহু চাপতে ক'লে, মহাৰাজে তেনে কথা নকওক। প্ৰিয় শ্ৰোতা, আহবে 400 বালৰ ভাৱবাদীক মাতি অনাত যীহু চাপতে ভাল পোৱা নাছিল, সেয়ে তেওঁ যীহুৱাৰ এনে কোনো ভাৱবাদী আছেনে বুলি সুধিছে। আহবে স্বীকাৰ কৰিছে যে যিজনক তেওঁ ঘীন কৰে, জিমলাৰ পুতেক সেই মিখায়া আছে। যীহু চাপতৰ ইচ্ছাত আহবে মিখায়াক মাতি পঠিয়াইছিল। প্ৰিয় শ্ৰোতা, বৰ্তমানেও চাব, ঈশ্বৰৰ বাক্য কোৱাজনক মানুহে ভাল নাপায়। প্ৰথম ৰাজাৱলী 22 নম্বৰ অধ্যায়ত আমি দেখা পাই আহিছো যে ঈশ্বৰৰ বাক্য কোৱা বাবেই আহবে মিখায়াক বেয়া পাইছিল। তেতিয়াৰ পৰা মিখায়া প্ৰাণৰ নিমিত্তে আহবৰ দৃষ্টিৰ পৰা আঁতৰি আছিল। এতিয়া যীহু চাপতৰ বাবেই আহবে তেওঁক মাতিবলৈ বাধ্য হৈছে। 9 নম্বৰ পদ পঢ়িছো, সেই সময়ত ইছৰাইলৰ ৰজা আৰু যিহুদাৰ যীহু চাপত ৰজাই নিজ নিজ ৰাজ বস্ত্ৰ পিন্ধি চমৰীয়াৰ প্ৰৱেশ স্থানৰ ওচৰৰ এখন মুকলি ঠাইত নিজ নিজ সিংহাসনত বহি আছিল, আৰু আটাই ভাৱবাদীবিলাকে তেওঁবিলাকৰ আগত ভাৱবাণী প্ৰচাৰ কৰি আছিল। এই 400 ভাৱবাদীয়ে যুদ্ধত যাবলৈ ৰজা দুজনক উচতাইছিল। তাৰে ভিতৰত কনানৰ পুতেক চিদিকিয়াই হাতত এযোৰ লোহাৰ শিং লৈ খুন্দিয়াই খুন্দিয়াই সকলোকে দেখুৱাই কৈছিল যে এই যুদ্ধত আহব ৰজাৰ জয় হ'ব, আপুনি ৰামত গিলিয়েডলৈ যাওক বুলি বাল দেৱতাৰ আটাইবিলাক ভাৱবাদীয়ে ভাৱবাণী কৰিছিল। তাত তেওঁ জয়ী হ'ব বুলি সকলোৱে ঘোষণা কৰিছিল। 10 আৰু 12 নম্বৰ পদত সেই বাল ভাৱবাদীবিলাকৰ কাৰ্য আমি দেখিবলৈ পাওঁ। 12 নম্বৰ পদ পঢ়িছো, পাছে যি দুটে মিখায়াক মাতিবলৈ গৈছিল, সি তেওঁক ক'লে, চোৱা, ভাৱবাদীবিলাকে একে মুখেৰে ৰজাৰ আগত মংগলৰ কথা কৈছে, মই বিনয় কৰোঁ তোমাৰ বাক্যও তেওঁবিলাকৰ এজনৰ বাক্যৰ নিচিনা হওক, তুমিও মংগলৰ বাক্য ক'বা। প্ৰিয় শ্ৰোতা, কটকীজনে মিখায়াই আন ভাৱবাদীৰ সৈতে একে ভাৱবাণী নক'লে পৰিস্থিতি বেয়া হ'ব পাৰে বুলি আগতেই জনাই দিছিল যে তেওঁ আন ভাৱবাদীৰ নিচিনাকৈ যাতে মংগলৰ ভাৱবাদীহে প্ৰচাৰ কৰে। 13 আৰু 14 নম্বৰ পদ, তাতে মিখায়াই ক'লে, যীহুৱাৰ জীৱনৰ শপত, মোৰ ঈশ্বৰে মোক যিহকে ক'ব মই তাকেহে ক'ম। পাছে তেওঁ ৰজাৰ ওচৰলৈ আহিলত ৰজাই তেওঁ সুধিলে, হে মিখায়া, আমি যুদ্ধ কৰিবলৈ ৰামত গিলিয়েডলৈ যামনে, নাইবা মই ক্ষান্ত হ'ম? তাতে তেওঁ ক'লে, যাওক, আপোনালোকে কৃতকাৰ্য হ'ব আৰু সিহঁতক আপোনালোকৰ হাতত সমৰ্পণ কৰা হ'ব। মিখায়া কাৰো কথাত ভুল যোৱা ভাৱবাদী নাছিল। ঈশ্বৰে তেওঁক যি ক'বলৈ ক'ব তাকেহে তেওঁ ক'ব। ইয়াত আমি এটা হাস্যকৰ পৰিৱেশ দেখা পাওঁ। দুজন ৰজাৰ আগত থিয় হৈ 400 ভাৱবাদীয়ে কৈ আছিল, যুদ্ধলৈ যাওক, যুদ্ধলৈ যাওক। একেদৰে মিখায়াই তেওঁলোকৰ লগতে ভাৱবাদীৰ সুৰতে সুৰ মিলাই কৈছিল, যুদ্ধলৈ যাওক, যুদ্ধলৈ যাওক। 15 পৰা 17 নম্বৰ পদ, তেতিয়া ৰজাই তেওঁক সুধিলে, তুমি যীহুৱাৰ নামেৰে মোক কেৱল সত্যবাক্য ক'বলৈ মই তোমাক কিমানবাৰ শপত খুৱাম? তাতে তেওঁ ক'লে, মই গোটেই ইছৰাইলক ৰখীয়া নোহোৱা মেৰৰ জাকৰ নিচিনাকৈ পৰ্বতবোৰৰ ওপৰত ছিন্ন ভিন্ন হৈ থকা দেখিলোঁ। আৰু যীহুৱাই ক'লে, সেইবিলাকৰ গৰাকী নাই, সিহঁত প্ৰতিজনে নিজ নিজ ঘৰলৈ শান্তিৰে উলটি যাওক। পাছে ইছৰাইলৰ ৰজাই যীহু চাপতক ক'লে, সি মোৰ বিষয়ে মংগলৰ ভাৱবাণী প্ৰচাৰ নকৰি কেৱল অমংগলহে প্ৰচাৰ কৰিব, ইয়াক জানো পূৰ্বেই মই আপোনাৰ আগত কোৱা নাই। আহবে গম পাইছিল যে মিখায়াই ঈশ্বৰৰ বাক্য কোৱা নাই, সেয়ে তেওঁ মিখায়াক সঁচা কথা ক'বলৈ অনুৰোধ কৰিছিল। তেতিয়া মিখায়াই ঈশ্বৰৰ বাক্য অনুসাৰে ঘোষণা কৰি কৈছিল যে তেওঁলোকে যে যুদ্ধলৈ যাবলৈ ওলাইছে তাত অকল পৰাজিতেই হ'ব এনে নহয়, আহবৰ মৃত্যুও হ'ব। এনে ভাৱবাণীত আহবে ক্ষুণ্ণ হ'ল। 18, 19 আৰু 22 নম্বৰ পদত মিখায়াৰ বৰ্ণনাত সকলো আচৰিত হৈছিল, কিন্তু মিখায়াই যে সঁচাকৈয়েই ঈশ্বৰৰ বাক্যহে কৈছিল ইয়াকে বুজাবলৈ তেওঁ প্ৰকৃত দৰ্শনত দেখা পোৱাৰ দৰেই ঘোষণা কৰি কৈছিল। 20 পদৰ পৰা 22 নম্বৰ পদলৈকে পঢ়িছো, শেষত এক আত্মাই ওলাই আহি যীহুৱাৰ সাক্ষাতে থিয় হৈ ক'লে, ময়েই তেওঁৰ অৰ্থাৎ আহবৰ প্ৰবৃত্তি জন্মাম। তাতে যীহুৱাই ক'লে, কিহেৰে? সি ক'লে, মই গৈ তেওঁৰ আটাই ভাৱবাদীবিলাকৰ মুখত মিছা কওঁতা আত্মা হ'ম। তেতিয়া তেওঁ ক'লে, হয় তুমি তেওঁৰ প্ৰবৃত্তি জন্মাবা আৰু কৃতকাৰ্যও হ'বা। এই হেতুকে চোৱা, যীহুৱাই তোমাৰ এই সকলো ভাৱবাদীবিলাকৰ মুখত মিছা কওঁতা এক আত্মা দিলে। এনে উপমাৰে অৰ্থাৎ মিখায়াই ঈশ্বৰৰ পৰা পোৱা দৰ্শন অনুসৰি ঘোষণা কৰিছিল যে বাল ভাৱবাদীৰ মুখত ঈশ্বৰে মিছা কওঁতা আত্মা পঠাই দিছিল। 27 নম্বৰ পদ, তাতে মিখায়াই ক'লে, তুমি যদি কোনোৰূপে শান্তিৰে ওলটি আহা তেন্তে যীহুৱাই মোৰ মুখে বাক্য কোৱা নাই। তেওঁ আৰু ক'লে, সেই জাতিবিলাক ইয়াক সকলোৱে শুনা। মিখায়াক বন্দীশাললৈ লৈ যোৱাৰ আগতে সকলোকে উদ্দেশ্যি কৈছিল, আহাব ব্ৰজা যদি যুদ্ধৰ পৰা ঘূৰি আহে তেনে ঈশ্বৰে তেওঁৰ মুখেৰে বাক্য কোৱা নাই, অৰ্থাৎ তেওঁ যি কৈছে সেয়া ঈশ্বৰৰ বাক্য, সেয়া সঁচাকৈ ঘটিব এইবুলি মিখায়াই জনাই দিছিল। 29 পদ, পাছে ইছৰাইলৰ ৰজাই যিহোশ্বাফাটক ক'লে, মই অন্য বেগ ধৰি যুদ্ধত সোমাম, কিন্তু আপুনি হ'লে আপোনাৰ ৰাজবস্ত্ৰ পিন্ধক। তেতিয়া ইছৰাইলৰ ৰজাই অন্য বেগ ধৰি লত তেওঁবিলাক যুদ্ধত সোমাল। আহাবে ভাবিছিল যে ৰাজবস্ত্ৰ পিন্ধাজনৰ সৈতেহে শত্ৰুৱে যুদ্ধ কৰিব, সেয়ে যীহুশ্বাফাটে যুদ্ধত মৰা পৰিব। 30, 31 আৰু 32 পদত আমি পাওঁ যে যীহুশ্বাফাটক ৰজা বুলি ভাবি শত্ৰুসকলে তেওঁৰ সৈতে যুদ্ধ কৰিছিল যদিও তেওঁ ৰজা নহয় বোলাত শত্ৰুবিলাক পতিয়ন গৈ আহাবক বিচাৰিছিল। 34 নম্বৰ পদ, সেইদিনা বৰ যুদ্ধ হ'ল, কিন্তু গধূলি নহয় মানলৈকে অৰামীয়াবিলাকৰ আগত ইছৰাইলৰ ৰজাক ৰথত থিয় হৈ ৰখা হ'ল আৰু প্ৰায় সূৰ্য মাৰ যোৱা সময়ত তেওঁ মৰিল। আহাব ৰজা ছদ্মবেশ কৰি গৈও যুদ্ধত মৰা পৰিল, মিখায়া ভাৱবাদীৰ যোগেৰে ঈশ্বৰে জনোৱাৰ দৰে। ঈশ্বৰৰ কথা কেতিয়াও বিফলে নাযায়। প্ৰিয় শ্ৰোতা, সেই ঈশ্বৰক আপুনি বাৰু চিনি পায়নে? সেই ঈশ্বৰক আপুনি বাৰু পিতৃ বুলি মাতিব পৰা হৈছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা,
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।